হেৰি বন্ধু, আমি দুয়ো প্ৰথমে যীশুত বিশ্বাস কৰাৰ সময়ত এই গানটোকে গোৱা নাছিলো নে?
হয় হয়, সেইটোৱে সেই গান।
যীশুৱে আকৌ মোক এই গানটোৰ যোগেদি কথা কৈছে। যীশুক গ্ৰহণ কৰাৰ সময়ত মোৰ এনে আনন্দ লাগিছিল, কিন্তু এতিয়া দেখোন সেই আনন্দ মোৰ নাই।
এইটো সঁচা, সেইকাৰণে আজি মই তোমাৰে সৈতে কথা পাতিবলৈ আহিছো। মই দেখিছো যে তোমাৰ সেই আগৰ আনন্দ নোহোৱা হৈছে।
ঠিকেই কৈছা, মই বৰ দুখিত, যিহেতু যীশুৰ পাছত যিদৰে মই চলিব লাগিছিল সেইদৰে মই চলা নাই, গতিকে মোৰ এতিয়া বহুত আঁতৰত থকা যেন লাগিছে।
ঈশ্বৰৰ বাইকৈ কয় যে তোমাৰ পাপসমূহে তোমাক ঈশ্বৰৰ পৰা পৃথক কৰিছিল, সেইবোৰ তোমালোকৰ মাজত এখন ডাঙৰ দেৱালস্বৰূপ হৈছে, ইয়েই তোমাৰ আনন্দ নোহোৱা কৰিছিল। কি পাপনো তোমাৰ হৃদয়ত সোমাল যে তুমি আজি ঈশ্বৰৰ পৰা পৃথক হলা?
মই চিন্তা কৰি চাই দেখিলো যে কেৱল এটা ডাঙৰ পাপহে মোৰ অন্তৰত আছে, এইটোৱেই হৈছে জাগতিক বস্তুৰ বাবে কৰা অভিলাষ। মই ঐশ্বৰিক বস্তুবোৰতকৈ জাগতিক বস্তুহে বেছি প্ৰেম কৰো।
ঈশ্বৰৰ বাক্যত জগতৰ বস্তুৰ সম্বন্ধে কি কৈছে তাক পাহৰিলানে? বাৰু শুনা, যিবিলাকে ধনী হবলৈ চেষ্টা কৰে সিবিলাকে চৈতানৰ ফাণ্ডত পৰে। চৈতানেই মাত্ৰ আমাক জাগতিক বস্তুৰ প্ৰতি আমাৰ মন টানি নিয়ে।
যদি এই বস্তুবোৰ আমাৰ হবই নালাগে, তেন্তে কিয় তেওঁ সেইবোৰ সৃষ্টি কৰিলে?
আমাৰ যি বস্তুবোৰ অতি প্ৰয়োজন, সেই বস্তুবোৰ পাবলৈ ঈশ্বৰে আমাক সহায় কৰিব। তেওঁৰ বাক্যত কয়, তোমাৰ জীৱনত ঈশ্বৰক প্ৰথম স্থান দিয়া আৰু তেওঁক তোমাৰ হৃদয় পৰিষ্কাৰ কৰি ৰাখিবলৈ দিয়া। যদিও ঈশ্বৰে আমাক কিছুমান জাগতিক সম্পত্তি দিয়ে, তাক তেওঁৰ গৌৰৱৰ অৰ্থে ব্যৱহাৰ কৰাটো ইচ্ছা কৰে, কিন্তু আমাৰ প্ৰেম জাগতিক সম্পত্তিতকৈ ঐশ্বৰিক সম্পত্তিৰ প্ৰতি বেছি হ'ব লাগে। আমি জাগতিক লাভৰ প্ৰতিহে যদি চেষ্টাত থাকো, অৱশ্যে তাৰ দ্বাৰা আমি ধনী হ'ম, কিন্তু আমাৰ আত্মিক জীৱন দৰিদ্ৰ হ'ব। অনেক জাগতিক বস্তু থকাতকৈ ঈশ্বৰৰ আশীৰ্বাদবোৰৰেহে আমাৰ জীৱন পূৰ কৰাই আমালৈ ভাল।
হয়, সেইটো ঠিক, এই কথা মোটেই খাটিছে। মই জাগতিক বস্তুবোৰক প্ৰথম স্থান দিছো, মই যীশুৰ পৰা পোৱা আনন্দ আকৌ পাবলৈ কি কৰিব লাগিব?
তুমি তোমাৰ হৃদয়ৰ পাপৰ বাবে নিশ্চয় লাজ পাইছা, আৰু সেই সকলো ঈশ্বৰৰ আগত স্বীকাৰ কৰিবলৈকো লাজ কৰিছা। ক্ষমা বিচাৰা, তোমাৰ পাপবোৰ এৰি যীশুৰ ওচৰলৈ আকৌ পবিত্ৰ অন্তঃকৰণেৰে আহা। তুমি যদি প্ৰকৃত হৃদয়েৰে এই সকলো নকৰা, তেন্তে ঈশ্বৰে তোমাক ক্ষমা নকৰিব। তুমি আকৌ তোমাৰ পাপবোৰলৈ ঘূৰি যাবা, আৰু আটাইয়ে দেখিব যে তুমি প্ৰকৃত অন্তঃকৰণেৰে ঈশ্বৰৰ ওচৰলৈ অহা নাছিলা। তুমি নিজকে তেওঁৰ হাতত অৰ্পণ কৰা, সকলো বিষয়তে তেওঁক তোমাৰ হৃদয়ৰ প্ৰধান ঠাই দিয়া, তেওঁ তোমাৰ প্ৰকৃত গৰাকী হওক।
হেৰি বন্ধু, এই কথাহে মোৰ বাবে সকলো বস্তুতকৈ অতি প্ৰয়োজন হৈছে।